وَمَا جَعَلَهُ اللَّهُ إِلَّا بُشْرَى وَلِتَطْمَئِنَّ بِهِ قُلُوبُكُمْ وَمَا النَّصْرُ إِلَّا مِنْ عِنْدِ اللَّهِ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
আৰু আল্লাহে এইটো কৰিছে সুসংবাদ স্বৰূপে, লগতে এই উদ্দেশ্যে যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে। সহায় কেৱল আল্লাহৰ পৰাই আহে, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময়।